শিক্ষার প্রদীপ জ্বলক, বিয়পক জ্ঞানর জ্যোতি, প্রতি শিশু শিক্ষিত হক, তেহে হব পূর্ণ বিকাশ।
সংবিধানৰ 86তম সংশোধন অনুসৰি প্ৰাথমিক শিক্ষা হল সকলো শিশুৰে অধিকাৰ। পিতৃ মাতৃ তথা সংৰক্ষকৰ দ্বাৰা 6-14 বছৰ বয়সৰ শিশুক প্ৰাথমিক শিক্ষা প্ৰদান কৰিব লাগে। সকলো শিশু স্কুললৈ যাওক, একত্ৰিত হৈ আহক, কৰ্তব্য পালন কৰক। পঞ্চায়তী ৰাজ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰী।